أَوْ تَقُولُوا إِنَّمَا أَشْرَكَ آبَاؤُنَا مِنْ قَبْلُ وَكُنَّا ذُرِّيَّةً مِنْ بَعْدِهِمْ أَفَتُهْلِكُنَا بِمَا فَعَلَ الْمُبْطِلُونَ
أتبا তোমালোকে যাতে এইটো কব নোৱাৰা যে আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শিৰিক কৰিছিল আৰু আমি আছিলোঁ তেওঁলোকৰ পৰৱৰ্তী বংশধৰ এতেকে শিৰিকৰ মাধ্যমত যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে